এয়া আকাশবাণী গুৱাহাটী। আজি সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে ছিংগাপুৰ ভ্ৰমণৰ দ্বিতীয় দিনা মুখ্যমন্ত্ৰী, দেশখনৰ উপ প্ৰধানমন্ত্ৰী আৰু কেইবাগৰাকী উদ্যোগপতিক সাক্ষাৎ। মুখ্য সচিব ৰবি কুটাৰ 17 ফেব্ৰুৱাৰীত কোকৰাঝাৰত হ'বলগীয়া অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ প্ৰস্তুতি পৰ্যালোচনা। ৰাজ্যত কাইলৈৰ পৰা হ'বলগীয়া উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ। মুঠ 856টা পৰীক্ষা কেন্দ্ৰত 3,06,841গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ। মহাবীৰ চিলাৰৰ 515 সংখ্যক জয়ন্তী ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন। আৰু আহমেদাবাদত তৃতীয় তথা অন্তিমখন খেলত ইংলেণ্ডক জয়ৰ বাবে ভাৰতৰ 357 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে জিন্তিৰাণী ডেকা। এতিয়া শুনক বিতং বাতৰি। এডভান্টেজ আসামৰ দ্বিতীয় সংস্কৰণলৈ বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ বাবে ছিংগাপুৰলৈ যোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ভ্ৰমণৰ দ্বিতীয় দিনা দেশখনৰ উপ প্ৰধানমন্ত্ৰী তথা বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী গেন কিম য়ঙক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে উদ্ভাৱনমুখী অৰ্থনীতি, ছেমি কণ্ডাক্টৰ, দক্ষতা আৰু সেউজ শক্তিৰ সহযোগিতাৰ জৰিয়তে ভাৰত এছিয়ান কৌশলগত অংশীদাৰিত্বত অসমৰ ভূমিকা সন্দৰ্ভত আলোচনা কৰে। তেওঁ লগতে অসম আৰু ছিংগাপুৰৰ মাজত থকা সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত উপ প্ৰধানমন্ত্ৰীগৰাকীৰ দায়বদ্ধতাৰ শলাগ লয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি ছিংগাপুৰত এটা ৰোড শ্বতো অংশ লয়। 200তকৈ অধিক ব্যৱসায়িক প্ৰতিষ্ঠানৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা এই ৰোড শ্বত বিনিয়োগকাৰীসকলে ভাৰতৰ অৰ্থনৈতিক সম্ভাৱনাৰ ক্ষেত্ৰত অসমৰ ভূমিকাক লৈ আগ্ৰহ প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে প্ৰস্তাৱিত 143 বিলিয়ন ডলাৰৰ ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন, 12.2 বিলিয়ন ডলাৰৰ আন্তঃগাঁথনি পুনৰ নিৰ্মাণ, দৈনিক 15 কিলোমিটাৰ পথ নিৰ্মাণ, 6,000 মেগাৱাট সেউজ শক্তিৰ আহৰণৰ লক্ষ্যকে ধৰি বিভিন্ন ক্ষেত্ৰত অসমে বিনিয়োগকাৰীসকলক লাভান্বিত হোৱাত সহায় কৰিছে। মুখ্যমন্ত্ৰীয়ে ব্যক্তিগতভাৱে প্ৰতিগৰাকী সম্ভাৱ্য বিনিয়োগকাৰীক এডভান্টেজ আসাম শীৰ্ষ সন্মিলনত অংশ লৈ ৰাজ্যখনত বিভিন্ন সুযোগৰ অন্বেষণ কৰিবলৈ আমন্ত্ৰণ জনায়। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি AEM ছিংগাপুৰৰ চৌহদ পৰিদৰ্শন কৰি ইয়াৰ বিশ্বমানৰ পৰীক্ষণ সুবিধাসমূহো প্ৰত্যক্ষ কৰে। তেওঁ লগতে ছেমি কণ্ডাক্টৰ উদ্যোগ সংস্থাৰ অংশীদাৰসকলকো সাক্ষাৎ কৰে। ইয়াৰ পূৰ্বে পুৱাৰ ভাগত ডঃ শৰ্মাই ছিংগাপুৰৰ ছেমি কণ্ডাক্টৰ উদ্যোগৰ মূল অংশীদাৰসকলৰ সৈতে ফলপ্ৰসূ আলোচনাত মিলিত হয়। তেওঁ এই আলোচনাত অংশগ্ৰহণ কৰাৰ বাবে টাটা ইলেক্ট্ৰনিক্স, কিছাইট প্ৰযুক্তি, ইকছফ্ট, ছিংগাপুৰ বিজনেছ ফেডাৰেচন, ইণ্ডিয়ান অ'চেন গ্ৰুপকে ধৰি অন্যান্য উদ্যোগৰ প্ৰতিনিধিসকলক ধন্যবাদ জনায়। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ 17 ফেব্ৰুৱাৰীৰ প্ৰথম দিনৰ কাৰ্যসূচী হ'বলগীয়া কোকৰাঝাৰৰ বড়োলেণ্ড আঞ্চলিক পৰিষদৰ বিধায়িনী ভৱনত আজি ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কটা উপস্থিত হৈ ইয়াৰ প্ৰস্তুতিৰ বুজ লয়। মুখ্য সচিবগৰাকীয়ে ৰাজ্যপালৰ ভাষণকে ধৰি প্ৰথম দিনৰ কাৰ্যসূচী নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে BTC আৰু কোকৰাঝাৰ জিলা প্ৰশাসনে চলোৱা প্ৰস্তুতিৰ বুজ লয়। মুখ্য সচিবগৰাকীয়ে এই এদিনীয়া অধিৱেশনৰ প্ৰস্তুতি যুদ্ধকালীন ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ BTCৰ প্ৰধান সচিব আকাশদীপক নিৰ্দেশ দিয়ে। তেওঁ বিধানসভাৰ সদস্যসকল আৰু মন্ত্ৰী বিষয়াসকলৰ আসনৰ ব্যৱস্থা সুনিয়াৰি কৰা, সেইদিনা নিৰৱচ্ছিন্ন বিজুলী আৰু পানী যোগানৰ ব্যৱস্থা কৰা, ত্ৰুটিবিহীন শব্দ প্ৰক্ষেপণৰ ব্যৱস্থা কৰা আৰু আপ্যায়নৰ সুব্যৱস্থা কৰা সম্পৰ্কত সংশ্লিষ্ট সকলো বিভাগৰ সক্ৰিয় সহযোগিতা সুনিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আমাৰ কোকৰাঝাৰৰ সংবাদদাতা প্ৰীতম ব্ৰহ্মচৌধুৰীয়ে জনোৱা মতে মুখ্য সচিবগৰাকীয়ে আজি BTCৰ অধিৱেশন কক্ষ, মন্ত্ৰী আৰু বিধায়িনী দলৰ দলপতিসকলৰ বাবে নিৰ্ধাৰিত কক্ষ আদি পৰিদৰ্শন কৰে। মুখ্য সচিবৰ সৈতে আজিৰ বৈঠকত BTCৰ প্ৰধান সচিব আকাশদীপৰ লগতে কোকৰাঝাৰৰ জিলা আয়ুক্ত MM মাৰ্টিন, আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং আৰু বড়োলেণ্ড আঞ্চলিক পৰিষদৰ সকলো বিভাগীয় সচিব আৰু সঞ্চালকসকলে অংশগ্ৰহণ কৰে। ৰাজ্যৰ 856টা পৰীক্ষা কেন্দ্ৰত কাইলৈৰ পৰা এই বছৰৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ'ব। এইবাৰ মুঠ 3,06,841গৰাকী পৰীক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হ'ব। ইয়াৰ ভিতৰত 1,44,502গৰাকী ছাত্ৰ আৰু 1,62,423গৰাকী ছাত্ৰী আছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সচিব নৰনাৰায়ণ নাথে প্ৰকাশ কৰা অনুসৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ কলা শাখাত 2,30,091গৰাকী, বিজ্ঞান শাখাত 57,724গৰাকী, বাণিজ্য শাখাত 17,869গৰাকী আৰু বৃত্তিমূলক শাখাত 1,241গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত এইবাৰ সৰ্বাধিক সংখ্যক পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। সচিবগৰাকীয়ে কয় যে পৰীক্ষা সমাপ্ত হোৱাৰ পাছত ৰাজ্যৰ মুঠ 45টা মূল্যায়ন কেন্দ্ৰত উত্তৰ বহীসমূহ মূল্যায়ন কৰা হ'ব। পৰীক্ষাৰ পূৰ্বে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলৰ মনত সৃষ্টি হোৱা চাপ সম্পৰ্কত আমাৰ বিশেষ সংবাদদাতা ৰাজীৱ লোচন বৰঠাকুৰে তেতিয়াৰ অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষ শান্তিকাম হাজৰিকাৰ সৈতে হোৱা কথা বতৰাৰ এয়া কিয়দংশ।
পৰীক্ষাৰ সময়ত এটা মানসিক চাপ সৃষ্টি হয় পৰীক্ষাৰ্থীৰ আৰু অভিভাৱকৰো হয় আৰু এইটোৱে পৰীক্ষাৰ ফলাফলত প্ৰভাৱিত কৰে। এই ক্ষেত্ৰত আপুনি ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলক কি পৰামৰ্শ দিব?
অলপমান নিশ্চয় চাপ থাকিবই। প্ৰথম মই দেখিছো সিহঁতৰ ওপৰত চাপ পৰে তেওঁলোকৰ অভিভাৱক বা তেওঁলোকৰ মাক দেউতা পিতৃ মাতৃৰ পৰা, তেওঁলোকে সাধাৰণতে এনেকুৱা এটা পৰিৱেশ কৰিব লাগিব যে পৰীক্ষা দি অহাৰ পিছত মই সাধাৰণতে ছাত্ৰজন যে নিজে যদি নকয় পৰীক্ষা কি হৈছে কোনটো প্ৰশ্নৰ উত্তৰ কি হ'ব নকৰিলে সেইটো সাধাৰণতে তাহাঁতক সেইটো দিব নালাগে যে সিহঁতে পৰীক্ষা দি আহিলে পাহৰি যা এতিয়া কাইলৈ পৰীক্ষা কি আছে সেইটো কাৰণে চিন্তা কৰে কাৰণ আমাৰ ইয়াত যিমানবোৰ চাপ হয় এইবিলাক চব বাহ্যিক নিজৰ পিতৃ মাতৃৰ পৰা অভিভাৱকৰ পৰা আমাৰ মিডিয়াৰ পৰা তথাকথিত আমাৰ নেতা কিছুমান বৰমূৰীয়া কিছুমান আৰু পলিটিচিয়ান কিছুমান ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত খালি এইটো হ'ব লাগিব যে এটা পৰীক্ষা যেতিয়া হৈ গ'ল পৰীক্ষা হৈ যোৱাৰ পিছত তুমি নেক্সটৰ কাৰণে কি ধৰণে প্ৰিপেয়াৰ কৰিবা আৰু সেইটো পুৰি উঠি কেনেকৈ তুমি তাত দিবা আৰু এইটো নাচাবা যে পৰীক্ষাটো হোৱাৰ পিছত ইয়াৰ ৰিজাল্ট যদি বেয়া হয় মোৰ কি হ'ব বুলি সেইবিলাক কথা কেতিয়াও চিন্তা নকৰিবা পৰীক্ষাৰ সময়ত খালি যিখিনি কথা তোমাৰ ভাবিবলগীয়া আছে খালি সেইখিনিয়ে ভাবি থাকিবা আৰু মই ভাবোঁ তাৰ বাহিৰে আন একো চিন্তা মনলৈ আনিবলৈ চেষ্টা নকৰিবা বা পৰীক্ষাত ক'ত পৰীক্ষাত কি হৈছে কিবা প্ৰশ্ন কাগজ টান আহিছে ঢিলা আহিছে এইবিলাক কথা তোমালোকে কোনো চিন্তা নকৰি মানসিক চাপ সৃষ্টি আমি মানসিক চাপ মানুহ হিচাপে বুলি কৈ পেলাই কৰি আছো কাৰণ মানসিক চাপ ছাত্ৰ ছাত্ৰীয়ে ইমান নকয় যিমান অভিভাৱক বা বাকীবোৰে কৈ থাকে সেইকাৰণে সেই মানসিক চাপটো আমি আমাৰ কেনেকুৱা দিয়াটো বন্ধ কৰিব লাগিব
অহা 15 ফেব্ৰুৱাৰীৰ পৰা হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ 944 পৰীক্ষা কেন্দ্ৰত মুঠ 4,29,448 পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব এইবাৰ 31 অতিৰিক্ত পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হ'ব আৰু 42 মূল্যায়ন কেন্দ্ৰত উত্তৰ বহীসমূহ মূল্যায়ন কৰা হ'ব উল্লেখযোগ্য যে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ৰাজ্য চৰকাৰৰ উচ্চ পদস্থ বিষয়াক লৈ ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ সমিতি আৰু জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতি গঠন কৰিছে আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা পৰৱৰ্তী বাতৰি শুনক জিন্তি ৰাণী ডেকাৰ পৰা
মহাবীৰ চিলাৰায়ৰ 515 সংখ্যক জয়ন্তী উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভালেমান কাৰ্যসূচী অনুষ্ঠিত হয় সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত দৰং জিলা প্ৰশাসন কোচ ৰাজবংশী উন্নয়ন পৰিষদ আৰু সদৌ অসম কোচ ৰাজবংশী সন্মিলনৰ সহযোগত মঙলদৈৰ গান্ধী ময়দানত আজি কেন্দ্ৰীয় কাৰ্যসূচীৰ আয়োজন কৰা হয় এই অনুষ্ঠানত মন্ত্ৰী বিমল বৰা আৰু কেশৱ মহন্তৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে
খ্ৰীষ্টীয় 16 শতিকাত নৰনাৰায়ণ আৰু চিলাৰায়ৰ গুৰু পীতাম্বৰ সিদ্ধান্ত বাগিছে গ্ৰহণ কৌমুদী আৰু সিদ্ধান্ত কৌমুদী নামৰ দুখন জ্যোতিষৰ পুথি সংস্কৃত ভাষাত ৰচনা কৰিছিল এনে এগৰাকী বিশাল ব্যক্তিত্বৰ অধিকাৰী মহাবীৰৰ অৱদানক আজিৰ এই দিনটোত কৃতজ্ঞতাৰে স্মৰণ কৰাই হ'ব তেখেতৰ প্ৰতি আমাৰ প্ৰধান শ্ৰদ্ধাঞ্জলি তেনে এক পুণ্য ব্ৰতেৰে মহাবীৰগৰাকীৰ আদৰ্শৰ চৰ্চা সাধনা কৰিবলৈ মই আজিৰ এই অনুষ্ঠানৰ জৰিয়তে সমগ্ৰ অসমবাসীক আমি আহ্বান জনাইছো আৰু সেইকাৰণে বিগত দিনবিলাকতো এনেধৰণৰ সমাজ নিৰ্মাণত ব্ৰত যিসকল লোকৰ অৱদানে আজি আমি সমৃদ্ধ সেইসকলক আমি শ্ৰদ্ধা জনোৱাৰ প্ৰয়াস কৰিছো আৰু সেই আজিও তেনে এগৰাকী মহান দেশপ্ৰেমিকক আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছো
সদৌ ডিব্ৰুগড় জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু বিজেপি ডিব্ৰুগড় জিলা সমিতিয়ে আজিৰে পৰা ডিব্ৰুগড়ত দুদিনীয়া কাৰ্যসূচীৰে এই দিৱসৰ আয়োজন কৰিছে কাৰ্যসূচীৰ অংশ হিচাপে বিশিষ্ট কবি বিজু শৰ্মাক বীৰ চিলাৰায় বঁটা প্ৰদান কৰা হয় যোৰহাট জিলাৰ হাঁহপুৰীয়া গাঁৱৰ নৱৰূপ কলাকৃষ্টি কেন্দ্ৰত বীৰ চিলাৰায় দিৱসৰ সৈতে সংগতি ৰাখি পতাকা উত্তোলন স্মৃতি তৰ্পণ গছপুলি ৰোপণ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় যোৰহাট জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাই চাৰিগাঁও মৌজাৰ 1 নম্বৰ টুকুৰীয়াত এই দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী পালন কৰে চিৰাং জিলাতো আজি শৌৰ্য আৰু বীৰত্বৰ প্ৰতিভূ কোচ ৰাজ্যৰ সেনাপতি মহাবীৰ চিলাৰায়ৰ জয়ন্তী পালন কৰা হয় বিজেপিৰ চিৰাং জিলা সমিতিয়ে আজি দলটোৰ জিলা কাৰ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে দিৱসৰ আয়োজন কৰে একেদৰে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বিজনী মহকুমা সমিতিৰ কাৰ্যালয়ৰ প্ৰাংগণত কেইবাটাও সংগঠনে কেন্দ্ৰীয়ভাৱে এই অনুষ্ঠানৰ আয়োজন কৰে ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা পি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে বাক্সা জিলাৰ ধেমধেমাত এই দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানৰ মুকলি সভাত বিধায়ক ফণীধৰ তালুকদাৰ আৰু বি টি আৰৰ কাৰ্যবাহী সদস্য গৌতম দাসে অংশগ্ৰহণ কৰে জিলাখনৰ মনসা অঞ্চলত আজিৰে পৰা দুদিনীয়াকৈ বীৰ চিলাৰায় দিৱসৰ আয়োজন কৰা হৈছে বজালীৰ দৈহিংৰিত দিনজোৰা কাৰ্যসূচীৰে আয়োজিত বীৰ চিলাৰায় জয়ন্তীত আজি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে অংশ লয় বঙাইগাঁও জিলাৰ বিভিন্ন স্থানত দিনজোৰা কাৰ্যসূচীৰে চিলাৰায় দিৱস উদযাপন কৰা হয় জিলাখনৰ উত্তৰ শালমাৰাৰ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ সচিবালয় প্ৰাংগণত আয়োজিত এই দিৱসৰ কাৰ্যসূচীত মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত থাকে এই অনুষ্ঠানতে কোচ ৰাজবংশী সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত অৰুণ কুমাৰ ৰায়লৈ মৰণোত্তৰভাৱে এই বৰ্ষৰ বীৰ চিলাৰায় বঁটা আগবঢ়োৱা হয় জিলাখনৰ খোৰাগাঁও ৰাজহুৱা খেলপথাৰতো আজি কেইবাটাও সংগঠনৰ উদ্যোগত এই দিৱস পালন কৰা হয়। দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ সদৰ হাত চিঙিমাৰীত জিলা বিজেপিয়ে আয়োজন কৰা বীৰ চিলাৰায় দিৱসৰ কাৰ্যসূচীত জিলা বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ সাহাকে ধৰি কেইবাখনো মণ্ডল সমিতিৰ সভাপতি উপস্থিত থাকে। গুৱাহাটী জল বোৰ্ডে ইয়াৰ অধীনৰ জল পৰিবাহী নলীৰ বিসংগতি ধৰা পেলোৱাৰ বাবে মহানগৰীৰ বিভিন্ন স্থানত ৰবটিক জৰীপৰ কাম আৰম্ভ কৰিছে। আজি মহানগৰীৰ খাৰগুলিত জল বোৰ্ডে কাৰিকৰী বিশেষজ্ঞৰ সহায়ত এটা ৰবটিক জৰীপ চলায়। এই জৰীপৰ জৰিয়তে ভৱিষ্যতে পানী পৰিবাহী নলীৰ ৱেল্ডিং অৰ্থাৎ জোৰা লগোৱা অংশত ওলাব পৰা ছিদ্ৰ আগতীয়াকৈ জানিব পৰা যাব। খাৰগুলিৰ মূল জলাধাৰৰ সংযোগী বৃহৎ নলীত চলোৱা এই জৰীপৰ বাবে মহানগৰীৰ বিভিন্ন স্থানত আজিৰ পৰা 15 ফেব্ৰুৱাৰীলৈ পানী যোগান বন্ধ থাকিব। জল বোৰ্ডে 19 ফেব্ৰুৱাৰীৰ পৰা 22 ফেব্ৰুৱাৰীলৈ দ্বিতীয় পৰ্যায়ত আৰু 25ৰ পৰা 28 ফেব্ৰুৱাৰীলৈ তৃতীয় পৰ্যায়ত জলবাহী নলীত এনে ৰবটিক জৰীপ চলাব। পানী যোগান সাময়িকভাৱে বন্ধ কৰিবলগীয়া হোৱা বাবে জল বোৰ্ডে গ্ৰাহকসকলৰ ওচৰত ক্ষমা বিচাৰিছে আৰু ভৱিষ্যতে বিৰতিবিহীনভাৱে পানী যোগান লাভৰ স্বাৰ্থত জল বোৰ্ডৰ সৈতে সহযোগিতা কৰিবলৈ গ্ৰাহকসকলক আহ্বান জনাইছে। শ্ৰীভূমি জিলাৰ পি এম শ্ৰী কেন্দ্ৰীয় বিদ্যালয়ে বিদ্যালয়খনৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে সামগ্ৰিক প্ৰগতি মূল্যায়নকাৰী কাৰ্ড প্ৰস্তুত কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰিছে। বিদ্যালয়খনৰ অধ্যক্ষ মহেন্দ্ৰ সিঙে তেওঁৰ দলটোৰ সহায়ত অভিলেখ সময়ত এই কাম সম্পন্ন কৰে। উল্লেখযোগ্য যে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ড অৰ্থাৎ চি ডি এছ ইয়ে বিগত বৰ্ষত প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে এই কাৰ্ড প্ৰস্তুত কৰাৰ ব্যৱস্থা আৰম্ভ কৰিছিল। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 অনুসৰি কেন্দ্ৰীয় বিদ্যালয় সংগঠনে তৃতীয়ৰ পৰা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে 2024-25 বিদায়তনিক বৰ্ষত এই কাৰ্ড প্ৰস্তুত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই কাৰ্ড প্ৰস্তুত কৰাৰ বাবে এতিয়ালৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আৰ্হি প্ৰস্তুত নোহোৱা স্বত্তেও জিলাখনৰ পি এম শ্ৰী কেন্দ্ৰীয় বিদ্যালয়খনে নিজাববীয়াকৈ আৰ্হি প্ৰস্তুত কৰি ছাত্ৰ ছাত্ৰীক এই কাৰ্ড প্ৰদান কৰে। ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ লগতে শাৰীৰিক আৰু মানসিক সুস্থতা দক্ষতা বিকাশ তথা পাঠ্যক্ৰম বহিৰ্ভূত কাৰ্যসূচীসমূহত তেওঁলোকৰ অংশগ্ৰহণকে ধৰি সকলো দিশ সামৰি এই কাৰ্ডসমূহ যুগুত কৰা হৈছে।
ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 অনুসৰি শিক্ষাৰ্থীসকলৰ সামগ্ৰিক শিক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে সমগ্ৰ শিক্ষা অসম আৰু আই আই টি গুৱাহাটীৰ উদ্যোগত সদৌ অসম বিজ্ঞান আৰু গণিত অলিম্পিয়াডৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ 2500ৰো অধিক বিদ্যালয়ৰ 1,75,000ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে এই অলিম্পিয়াডত ভাগ লোৱাৰ সুযোগ লাভ কৰিব। কাঁহ শিল্পৰ বাবে বিখ্যাত সৰ্থেবাৰীৰ ঐতিহাসিক বছৰেকীয়া সভা মহোৎসৱ কালি আৰম্ভ হৈছে। 159 সংখ্যক এই সভাৰ আজি মূল কাৰ্যসূচী উপলক্ষে হোমযজ্ঞ অনুষ্ঠিত হয়। শ্ৰীশ্ৰী জগন্নাথ মহাপ্ৰভুৰ এই সভা মহোৎসৱ সৰ্থেবাৰীৰ পাঁচখেল গয়াৰ উদ্যোগত অনুষ্ঠিত হৈছে। উল্লেখযোগ্য যে ব্ৰিটিছ চৰকাৰৰ খাজনা নীতিৰ বিৰুদ্ধে সৰ্থেবাৰী ৰাইজে জয়লাভ কৰাৰ আনন্দ উদযাপনৰ অংশ হিচাপে এই সভা মহোৎসৱৰ আয়োজন কৰা হৈছিল। বৰপেটা জিলা আৰক্ষীৰ উদ্যোগত পথ সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে আজি এখন সভা অনুষ্ঠিত হয়। পথ দুৰ্ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত জনসাধাৰণক সজাগ কৰাৰ বাবে বৰপেটা চহৰৰ পাঁচালি চকত আয়োজিত এই সভাত আৰক্ষীৰ উচ্চ পদস্থ বিষয়াসকলে অংশ লৈ যান বাহন আইন মানি চলিবলৈ ৰাইজৰ প্ৰতি আহান জনায়। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত তৃতীয় তথা অন্তিমখন খেলত ভাৰতে ইংলেণ্ডক জয়ৰ বাবে 357 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 50 অভাৰত শুভমন গিলৰ শতক, শ্ৰেয়াছ আয়াৰ আৰু বিৰাট কোহলিৰ অৰ্ধশতকৰ সহায়ত আটাইকেইটা উইকেট হেৰুৱাই 356 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ইংলেণ্ডে এই বাতৰি যুগুতোৱাৰ পৰলৈ 14 অভাৰত 2টা উইকেট হেৰুৱাই 103 ৰাণ সংগ্ৰহ কৰে। মঙলদৈৰ বিশিষ্ট গ্ৰন্থ বিক্ৰেতা তথা সামাজিক মাধ্যমৰ জনপ্ৰিয় কবি দুৰ্লভ শৰ্মাৰ কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। মঙলদৈৰ বিষ্ণুৰাভা পথত অনুষ্ঠিত শৰ্মা ব্ৰাদাৰ্ছ নামৰ গ্ৰন্থ বিক্ৰেতা প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী শৰ্মা ব্যৱসায় সংক্ৰান্তত বৰপেটা ৰোডলৈ গৈছিল আৰু কালি তেওঁ হঠাতে অসুস্থ হৈ পৰে। তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ অনা হয় যদিও তাতেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মঙলদৈ শান্তিপুৰ নিবাসী দুৰ্লভ শৰ্মাৰ মৃত্যুৰ সময়ত বয়স আছিল 60 বছৰ। ধুবুৰী জিলাৰ বিলাচীপাৰাৰ জ্যেষ্ঠ অধিবক্তা সুজিত কুমাৰ সাহাৰ যোৱা নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত উচ্চ ৰক্তচাপজনিত কাৰণত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 54 বছৰ। গুৱাহাটীৰ বামুনী মৈদামৰ ৰেলৱে কলনীত আজি এটা হত্যাকাণ্ড সংঘটিত হয়। এটা কোঠাৰ ভিতৰত একেটা পৰিয়ালৰ 3জন সদস্যৰ মৃতদেহ উদ্ধাৰ কৰা হয়। আৰক্ষী সূত্ৰৰ উদ্ধৃতি দি আমাৰ সংবাদদাতাই জনোৱা মতে মৃত লোককেইজন লোহিত ঠাকুৰীয়া, তেওঁৰ পন্নী জুলি ডেকা আৰু কন্যা ঋতিকা ডেকা বুলি চিনাক্ত কৰা হৈছে। ছিংগাপুৰ ভ্ৰমণৰ দ্বিতীয় দিনা মুখ্যমন্ত্ৰী দেশখনৰ উপ প্ৰধানমন্ত্ৰী আৰু কেইবাগৰাকী উদ্যোগপতিক সাক্ষাৎ। মুখ্য সচিব ৰবি কোটাৰ 17 ফেব্ৰুৱাৰীত কোকৰাঝাৰত হ'বলগীয়া অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ প্ৰস্তুতি পৰ্যালোচনা। ৰাজ্যত কাইলৈৰ পৰা হ'বলগীয়া উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ। মুঠ 856টা পৰীক্ষা কেন্দ্ৰত 3,06,841গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ। মহাবীৰ চিলাৰায়ৰ 515 সংখ্যক জয়ন্তী ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন। আৰু আহমেদাবাদত তৃতীয় তথা অন্তিমখন খেলত ইংলেণ্ডক জয়ৰ বাবে ভাৰতৰ 357 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।